Good evening. Itu Akashwani Kohima. Samlaga Khobor Puriya Sim Kumlongla. Pohila Headlines. Prime Minister Narendra Modi ba Agriculture Research or Innovation Karni Dorkar Janai Dise. Center ba PM Surya Ghar Moved Bijli Yojana Nijedi Model Solar Village Implement Koribuli Guidelines Ulai Dise. Nagaland Health Minister Payong Konyak ba HIV AIDS Khilaf Larai Di Education Thakibuli Aro Community Shamal Hobuli Dorkar Janai Dise Aro Minister PWD Housing Aro Mechanical Engineering Bashang Chang ba Twinsang Di Mati Girigina Dukthakya Jaga Khan Karni Sorkar Laga Mudob Dibuli Biswas Janai Dise. Itia Pura Khobar. Prime Minister Narendra Modi bra Agriculture Day Research or Innovation Karni Dorkar Janai Dise 109 Noton Crop Varieties Kan Jua Kali Release Kuri Dia Di Tar Ba Koise Idu Varieties Kan Do Agriculture Day Innovation Opor Tai Laga Dorkar Rakhia Di Bhal Outcome Ta Ase Kisan Kan Lokoti Budget Kuria Samoy Modi Ba Koise Kisan Kan Do Mother Earth Karni Nature Zimmedari Bhal Bhavana Rakhia Kan Ase Aro Nature Munjaba Pesticides Ba Hati Jai Kina Organic Farming Di Aki Parhai আছে প্রাইম মিনিস্টার বা কিষান কারণে নতুন ভ্যারাইটিস অ্যাডপ্ট করিবলি সলিউশনস কান সাজেস্ট করি দিছে তারবা নতুন ভ্যারাইটি টু হুরু সেকশন দি চলাবলি আরো নিজর এক্সপেরিমেন্ট দি ভাল রেজাল্ট পা পাছতি ইটো খান চলাবলি ভাবনা জানাই দিছে PM Surya Ghar Moved Bijli Yojana Nijedi Model Solar Village Laga Implementation Karni Center Ba Aji Operational Guidelines Kan Olai Dise New and Renewable Energy Ministry Ba Kwisi Scheme Nijedi Desh De Har District Di Ekta Model Solar Village Banai Dibuli Dorkar Rakhi Ase Ministry Ba Kwisi Ke Total Financial Outlay Laga 800 Crore Tukado Idu Component Karni Allocate Kuri Dise Idu Ba Kwisi Ke Etu Scheme Nijedi Milai Dibuli Karni Ekta Bosti Doholi Revenue বস্তি হৈ গিনা পপুলেশ্যন সাইজটো 5000 ওপৰ নহলে স্পেচিয়েল কেটেগৰী ষ্টেটাছ কাৰণে 2000 থাকি হবলৈ লাগে মিনিষ্ট্ৰী বা কৈছে কি বস্তি কাণ্ড ডিষ্ট্ৰিক্ট লেভেল কমিটি বা পটেনশিয়াল কেণ্ডিডেট কাণ্ড জন আইডিয়া পাছতি 6 মহিনা দি নিচৰ অভাৰঅল ৰিনিউৱেবল এনাৰ্জি কেপাচিটি ভাগ কৰি দিয়া দি এছেছ কৰিবলৈ আছে হাৰ ডিষ্ট্ৰিক্ট দি জিটিয়া বস্তি কাণ্ড বা চেণ্ট্ৰেল ফাইনেন্সিয়েল এছিষ্টেণ্ট গ্ৰান্ট লগা 1 কৰোৰ টকাটো পাবলৈ আছে Nagaland laga Minister Health aro Family Welfare P. Paiwang Konyak pra Education laga Dorkar aro HIV AIDS khilaf larai koribole community channel di aji Dorkar janai dise tar pra ekta intensified information education and communication IEC campaign Kohima di lakho kori dia samoy janaisi idoba HIV laga janani uthai dibole bachap adat khan parhabole aro surom aro bhoy kom kori dibole janani do state pura de suru kori dia manai আছে কেম্পেইনটো নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেচন বা শুৰু কৰি দি কিনে আহিয়া দু মহিনা সময় নাগালেণ্ড লগা চব কিনা জাগা খান্দি পঞ্চায়ত বুলি ভাৱনা আছে মিনিষ্টাৰ কন্যাক পৰা তাৰ লগা স্পীচ দে আই ই চি কেম্পেইন লগা জনাই দি কিনে জানকাৰী আৰু একচন মা যদি জৰাই দিবলৈ আছে বুলি কৈছে তাহে কৈছে কি দৰকাৰটো খালি জানকাৰী পঢ়াই দিবলৈ নহয় কিন্তু এডুকেশ্যন জন পৰা ভালৱালা বাজাত থাকে আৰু জানকাৰী থাকে কমিউনিটি সবলি দি আছে তাৰ পৰা ইফেক্টিভ কমিউনিকেশ্যন জন সমাজ লগা অলগ অলগ সেগমেণ্ট লগা ইম্পেক্ট থাকি কিনা ট্ৰেডিশনেল মিডিয়া ডিজিটেল প্লেটফৰ্মছ কমিউনিটি আউটৰিচ আৰু মানৱ মানৱ মাজেদি বাতচিত কৰিয়া তুমি ৰাখি দিবলৈ আছে মিনিষ্টাৰ বা নাও যুৱান লগতে খবৰ পঢ়াই দিব কাৰণে কেম্পেইন লগা এম্বেচাডৰ সবলে কৈছে কন্যাক পৰা জনাই দিছে কি জানকাৰী থাকি তাকতো থাকি আছে কিন্তু কেতিয়া বুজি কিনা মানিব আৰু ইটো হিচাপ কাম কৰিব তেতিয়াহে এইটো তাকতৱালা হৈ যাব একে সময়তে কমিশ্যনৰ ছেক্ৰেটাৰী আৰু চেয়াৰমেন নাগালেণ্ড ষ্টেট এইডছ কণ্ট্ৰল ছচাইটি ভি কিজোপ্ৰা নিজৰ কে ভাল মানে আৰু পাৰ্চনেল ডেভেলপমেণ্ট লগা দৰকাৰ জনাই দিছে কিজোপ্ৰা কৈছে কি কেম্পেইনটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন ভিলেজ কাউন্সিলছ আৰু স্কুল লেভেল দি আৰু ইণ্টাৰপাৰ্চনেল আউটৰিচ প্ৰগ্ৰাম লগত মিলাই কিনে চলি যাবলৈ আছে ইভেণ্টটি এটা ৰেলী আৰু এইচ আই ভি এইডছ ফ্ৰী প্লেজ এডমিনিষ্ট্ৰেচন কৰিয়াটো বি মিলাই কিনে ৰাখিছে আপনি খান আকাশবাণী কোহিমাৰ পৰা দিয়া খবৰ শুনি আছে আপনি খান বাইদেউ খবৰো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব টুৱেনচাং দি অলপ আগত সময়ৰ বেছি ডাঙৰ মাটি গিৰিয়াৰ পাছত মিনিষ্টাৰ পি ডব্লিউ ডি হাউচিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং ভি পাশাং চাংব্ৰা দুখঠগীয়া ছেক্টৰছ দি যোৱাকালি যাইছে তাইবাৰ ৰিলিফ কেম্পছ দি আহি কিনে বহিয়া খান লগত যোগ কৰিছে আৰু এন এছ টি ৱাৰ্ড আৰু পিনচাং ছেক্টৰ বা লিডাৰ্ছ খান লগতে দৰকাৰ মিটিং খান ৰাখিছে পিনচাং লগা মানুহ খান লগতে চাত খাৰা হোৱা জনাই দি কিনা মিনিষ্টাৰবা কৈছে কি নিয়মৰ আনি দিয়া খাতৰাৰ নোকচান খান ৱাৰ্নিং না দি কিনা আহি আৰু ইটো নকচানখন কম কৰি দিবলৈ বাজাব কানুকান সব উঠাব লাগে। ষ্টেট লগা লেভেল দি সবচে বিয়া অৱস্থা লগা সবচে উচ্চা লেভেলটো পাইচান কৰি দি কিনা চাং লগত এৰিয়া লিডাৰ্ছ পৰা মিলাই কিনা মাটি বেছি ডাঙৰ গিৰিয়াটো চাই কিনা মামলাটো চিফ মিনিষ্টাৰ লগত উঠাই দিবলৈ অনুৰোধ কৰিছে। এন এছ টি ৱাৰ্ডটি মিনিষ্টাৰ লগত কৈছে কি মাটিটো বাৰ বাৰ গিৰি থাকি আছে। মাটি গিৰিয়াটো ডাঙৰ ড্ৰেইনেজ ছিষ্টেম হবলৈ দি কিনা পাত্ৰখন ওলাই থাকি আদি সেক্টর ইউনিয়ন মেম্বার্স বা মিনিষ্টার আর ডিস্ট্রিক্ট এডমিনিষ্ট্রেশন মাটি মালিক সুদা মিলা করে মাইনিং কাম খান রখাই দিবলি আর সরকার লাগা মতপরা রিটেনিং ওয়ালস নালা খান বনাবলি আর পাছত সময় ডিজাস্টার্স খান হবলি না দিব কারণে অনুরোধ করে দিছে। মিনিষ্টার চাংরা রিলিফ ক্যাম্পস দিয়ে সব টিম মিলাই কিনা ডিস্ট্রিক্ট এডমিনিষ্ট্রেশন ডি ডি এম এ এন ডি আর এফ মেডিকেল টিম ফায়ার সার্ভিসেস আর সিকিউরিটি ফোর্সেস মেহনত বা কাম করে আদি মন খুশি জানাই দিছে। মিনিষ্টার বা মামলাটো হাই অথরিটিস মিলিয়া আর লং টার্ম সলিউশন কারণে দুঃখ থাকিয়া মানুষান কারণে আনি দিবলে বিশ্বাস জানাই দিছে। সবচেয়ে তাজা খবর হিসাব দি থাকে 50 হাউসহোল্ডস খান থুয়েনচাং দি মাটি গিরিয়া বা দুঃখ থাকি আছে আর এটা 115 মানুষানো দুইটা রিলিফ ক্যাম্প কান দি বহি আছে। ইউনিয়ন মিনিষ্টাৰ ইউথ এফেয়ার্স আৰু স্পৰ্টছ আৰু লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডঃ মনসুখ মাণ্ডাভিয়াৰ পৰা কৈছে বিকশিত ভাৰত লগা স্বপ্ন পুঞ্জাই দিবলৈ কাৰণে নৱজোৱান লগা তাকত আৰু ডেডিকেশ্যনৰ আচলি দৰকাৰ আছে। ইম্পেক্ট উইথ ইউথ কংক্লেভ 2024 আমিদাবাদে ইণ্টাৰনেশ্যনেল ইউথ ডেৰি আজি কিনোট এড্ৰেছ দি কিনা তেওঁ কৈছে নৱজোৱান খণ্ডক খালী আহিয়া কালি লগা লিডাৰ শিকলা নহয় কিন্তু আজিলৈকে অৱস্থা বদলি কৰি দিয়া খান আছে। ডিজিটেল টেকনলজিজ লগা বেছি ডাঙৰ বদলি খান জনাই দি কিনা মেনেজাৰ বা নৱজোৱান লগতে মাই ভাৰত প্লেটফৰ্ম দি ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ কৰিছে। জয়ন্তৰ পৰা তাই খান লগা সব দৰকাৰ খান জানকাৰী কেৰিয়াৰ এপ্লিকেশ্যন নহলে ছাবমিশ্যন টু ওৱান ষ্টপ চলিউশ্যন হিচাপে মদব দিবলৈ আছে। নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিয়েৰিঅ'ৰ পৰা ইণ্টাৰনেশ্যনেল ইউথ ডিন দি গ্ৰীডিংছ জনাই দিছে। একটা ছচিয়েল মিডিয়া পষ্ট দি ৰিঅ'ৰ পৰা কৈছে নৱজোৱান খণ্ড বুটলি আৰু ইনোভেশ্যন লগা আচল তাকত হৈ কিনা পুৰা দুনিয়া দি আঁকি পঢ়াই দিয়া খান আছে। ৰিঅ'ৰ পৰা পুৰা দুনিয়া দি নৱজোৱান লগা তাকত ক্ৰিয়েটিভিটি আৰু লিডাৰশ্বিপ দি ট্ৰিবিউট দিছে। অগিশন দি ডেপুটি চিফ মিনিষ্টাৰ য়েনথঙৰ পেটন পৰা সব লগতে নৱজোৱান খান মতব দি কিনা তাইখান স্বপ্ন দেখাই দিয়া দুনিয়া বনাবলৈ আঁকি পঢ়াই থকা সময় তাইখান লগত উঠাই দিবলৈ অনুৰোধ কৰিছে। ডেপুটি কমিশনাৰ ৱকা বিনীত কুমাৰ পৰা টকা পইচা উঠাই দিবৰ কাৰণে স্কিল উন্নতি লগা দৰকাৰ জনাই দিছে। তাইৰ পৰা পি এম বিশ্বকৰ্মা স্কীম নীতিৰে চাৰ্টিফিকেট ভাগ কৰি দিয়া চেৰেমনি ৱকা দি আজি কথা কৰিছে। কুমাৰ বা ট্ৰিনেজ লগতে নিজৰ নতুন স্কিলছ কাম চলাই কিনা ছেল্ফ এমপ্লয়মেণ্ট সুবিধাখন এক্সপ্লৰ কৰিবলৈ আৰু নিজৰ লগা বেপাৰ চৰু কৰিবলৈ মন উঠাই দিছে। তাইৰ পৰা উমিদ দিছে কেইটবা খালি নিজৰ পাৰ্চনেল লাইভলিহুডছি মতপ্ৰিয়া নহয় কিন্তু ৰিজন লগা টকা পইচা উন্নতি দি পঢ়াই দিবলৈ আছে। ফাংচন দি চাৰ্টিফিকেটছ কাণ্ড স্কীমছ নিজে দি বেচিক স্কিলিং ট্ৰেইনিং কমপ্লিট হোৱা 45 ট্ৰেইনিজ লগতে দিছে। আৰু মন ডিষ্ট্ৰিক্ট প্লানিং আৰু ডেভেলপমেণ্ট বৰ্ডটো ইটো লগা মিটিংটো আগষ্ট মহিনাৰ কাৰণে আজি ৰাখিছে। দুচুৰাখন মাজুলী হাউচ বা ওচৰৰ দেশ দি এতিয়া দুখ আৰু কণ্ডকল জাৰি থকা সময় বাংলাদেশ বা এমিগ্ৰেণ্টছ খান আহিবলৈ পাৰিয়ালৈকো জৰিয়া মামলা দি কথা কৰিছে। ডেপুটি কমিশনাৰ মন অজিত কুমাৰ বৰ্মা বা হাউচ বস্তি খান ব্লকছ আৰু মানুহখন লগত হুঁচিয়াৰ থাকিবলৈ আৰু কোনোবা ছাছপেক্ট থাকিলে এডমিনিষ্ট্ৰেশ্যন নহলে পুলিচ ষ্টেচন লগতে ৰিপৰ্ট কৰিবলৈ অনুৰোধ কৰিছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা এগ্ৰিকালচাৰ দি ৰিচাৰ্চ আৰু ইনোভেশ্যন কৰিবলৈ দৰকাৰ জনাই দিছে। চেণ্টাৰ বা পি এম সূৰ্য ঘৰ মুভড বিজলী যোজনা নিজেদি মডেল ছলাৰ ভিলেজ ইমপ্লিমেণ্ট কৰিবলৈ গাইডলাইনছ দিছে। নাগালেণ্ড হেল্থ মিনিষ্টাৰ পাইৱাং কন্যাক পৰা এইচ আই ভি এইডছ খিলাফ লৰাই দি এডুকেশ্যন থাকিবলৈ আৰু কমিউনিটি চামিল হবলৈ দৰকাৰ জনাই দিছে। আৰু মিনিষ্টাৰ পি ডাব্লিউ ডি হাউচিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বা চাংচাং পৰা থুৱেনচাং দি মাটি গিৰি কিনা দুখ থকা জাগা খান্দি চৰকাৰ লগা মতব দিবলৈ বিশ্বাস জনাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি খান সব কাৰণে ভাল ৰাতি হবি।